এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত কেইঘণ্টামান বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। গোৱালপাৰা আৰু কামৰূপৰ 33টা পৰিষদীয় সমষ্টিত অহা 2 এপ্ৰিলত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে বিজেপি মিত্ৰ দল অসম গণ পৰিষদ আৰু ৰাভা হাছং যৌথ সংগ্ৰাম কমিটীয়ে আজিও ব্যাপক প্ৰচাৰ চলায়। ইয়াৰ লগতে কংগ্ৰেছ দল আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলেও প্ৰচাৰ তীব্ৰতৰ কৰি তোলে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে আজি কামৰূপ জিলাত প্ৰচাৰ চলায়। মন্ত্ৰীগৰাকীয়ে বামুণীগাঁও পৰিষদীয় সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অজিত ৰাভাৰ হৈ প্ৰচাৰ চলায়। গোৱালপাৰা জিলাত 19টা আৰু কামৰূপ জিলাত 14টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। সমষ্টিকেইটাত বিৰোধী কংগ্ৰেছকে ধৰি বিভিন্ন দল আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলেও প্ৰচাৰ অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে পৰিষদৰ 40খন আসনৰ ভিতৰত 4খনৰ বাবে সদস্য মনোনীত কৰা হয়। 3খনত NDAৰ প্ৰাৰ্থী 3গৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। 33খন আসনৰ বাবে অহা 2 এপ্ৰিলৰ পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। 4 এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ডিব্ৰুগড় জিলাৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন অহা 1 এপ্ৰিলৰ পৰা প্ৰত্যাহাৰ কৰিছে বুলি আজি অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰৰ প্ৰতিবেদন অনুসৰি ডিব্ৰুগড় জিলাৰ আইন শৃংখলা পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে ৰাজ্যখনৰ চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাক অশান্ত অঞ্চল ঘোষণা কৰি সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন 31 মাৰ্চলৈকে বলবৎ কৰা আছে। এই নিৰ্দেশ অনুসৰি অহা 1 এপ্ৰিলৰ পৰা অসমৰ তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বলবৎ থাকিব। তিনিচুকীয়া জিলাৰ লেখাপানী বনাঞ্চলী কাৰ্যালয়ৰ দলে অভিযান চলাই আজি অবৈধ কয়লাখনিলৈ ডিজেল কঢ়িওৱা এখন বাহন জব্দ কৰে। ঘটনাৰ তদন্ত কৰি বন বিভাগ আৰু আৰক্ষীয়ে লেখাপানীত কয়লা ব্যৱসায়ীসহ 3জনক আটক কৰে। ৰেড হল মাইনিঙৰ লগত জড়িত অভিযোগত লিডুৰ কৌশিল সিং নামৰ এজন কয়লা ব্যৱসায়ীক আটক কৰা হয়। ৰাহুল সিংফো আৰু অনিল প্ৰসাদ নামৰ অন্য 2জন যুৱককো আটক কৰা হৈছে। আমিনগাঁৱত কাইলৈ কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত কামৰূপ জিলা দিৱস পালন কৰা হ'ব। এই উপলক্ষে কাইলৈ পুৱা আমিনগাঁৱৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আগিয়াথুৰি পাহাৰলৈ এটা ট্ৰেকিং কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই এই ট্ৰেকিং কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। জিলা দিৱসৰ সৈতে সংগতি ৰাখি এখন মুকলি সভাৰো আয়োজন কৰা হৈছে। অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই মুকলি সভাত অংশগ্ৰহণ কৰিব। পবিত্ৰ ৰমজান মাহৰ ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে কাইলৈ ঈদ উল ফিতৰ উদযাপনৰ বাবে সাজু হৈছে। ঈদ উল ফিতৰ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। কাইলৈ সমূহীয়া নামাজৰ বাবে মছজিদ আৰু ঈদগাহসমূহ সজাই তোলা হৈছে। তদুপৰি বাসগৃহসমূহো আটক ধুনীয়াকৈ সজাই তোলাৰ উপৰি অতিথিক আপ্যায়নৰ বাবে ঘৰে ঘৰে সুস্বাদ্য খাদ্য সম্ভাৰ প্ৰস্তুত কৰা হৈছে। গুৱাহাটী মহানগৰী ফাঁচী বজাৰ, গণেশগুৰি হাতীগাঁওকে ধৰি বিভিন্ন অঞ্চলৰ বজাৰসমূহত ঈদৰ সামগ্ৰী ক্ৰয় কৰাৰ বাবে জনসাধাৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে গ্ৰীষ্মকালত যাত্ৰীৰ অতিৰিক্ত ভিৰৰ প্ৰতি লক্ষ্য ৰাখি 4টা যাত্ৰাৰ বাবে বিশেষ ৰেল চলাচলৰ সিদ্ধান্ত লৈছে। ৰেলসমূহ অহা 10 এপ্ৰিলৰ পৰা 4 মেলৈকে ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ আৰু নাৰেংগী ষ্টেচনৰ মাজত আৰু 6 পৰা 29 এপ্ৰিললৈ কোলহাপুৰ আৰু কাটিহাৰৰ মাজত প্ৰতিটো দিশত 4টা যাত্ৰাৰ বাবে চলাচল কৰোৱা হ'ব। 01065 নম্বৰৰ বিশেষ ৰেলখন 10 এপ্ৰিলৰ দিনৰ 11:05 ছত্ৰপতি শিৱাজী টাৰ্মিনাছৰ পৰা যাত্ৰা কৰি 12 এপ্ৰিলৰ দিনৰ 11:00 নাৰেংগীত উপস্থিত হ'ব। একেদৰে 01066 নম্বৰৰ ৰেলখন 13 এপ্ৰিলৰ পুৱা 5:25 নাৰেংগীৰ পৰা যাত্ৰা কৰি 15 এপ্ৰিলৰ পুৱা 8:25 ছত্ৰপতি শিৱাজী টাৰ্মিনাছত উপস্থিত হ'ব বুলি উত্তৰ পূব সীমান্ত ৰেলৱেৰ সূত্ৰই প্ৰকাশ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দিল্লীত আজি অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিপক্ষে 7 উইকেটত জয়লাভ কৰে। গুৱাহাটীত অনুষ্ঠিত আন এখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 182 ৰাণ সংগ্ৰহ কৰে। ৰাজস্থান ৰয়েলছৰ হৈ নীতিশ ৰাণাই আকৰ্ষণীয় বেটিঙেৰে 37টা বলত 81 ৰাণ সংগ্ৰহ কৰে আৰু অধিনায়ক ৰিয়ান পৰাগে 28টা বলত 37 ৰাণ কৰে। ৰাজ্যৰ এটি আশাৰী সমাজকীয় সাংস্কৃতিক সংস্থা সুৰতীৰ্থৰ সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠান আজি কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰীয়ে সঞ্চালনা কৰা অসমীয়া আধুনিক গীতৰ পৰিক্ৰমা শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।